এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনসাধাৰণক শুভেচ্ছা জনাইছে। ডঃ শৰ্মাই এই জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি আশা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনাদৰ্শ, গীতা জ্ঞান আৰু কৰ্মৰ বাণীয়ে প্ৰতিগৰাকী লোকক সত্য, ন্যায়, ধৰ্ম আৰু মানৱীয়তাৰ পথত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনেৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবুলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ ভেটিত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব।
মহাপ্ৰভু দৌলগোবিন্দ মহাপ্ৰভু এই জন্মাষ্টমী আমি আমাৰ পৰম্পৰাগতভাৱে আমি প্ৰতি বছৰে পালন কৰো। আজি অষ্টমী তিথিৰ লগত ৰোহিণী নিকট একেলগে মিলিছে। এই আজি জন্মাষ্টমী কাৰ্যভাগ আমি সম্পন্ন কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। দিনৰ 3:30 বজাৰ লগে লগে মহাপ্ৰভুক আমি নাম প্ৰসংগৰে মন্দিৰৰ মণিকূটৰ বাহিৰলৈ উলিয়াই আনি আমাৰ ৰভাঘৰত স্থাপন কৰি ৰখা বেদীত তেখেতক স্থাপন কৰি বিধিগতভাৱে আমাৰ পূজা অৰ্পণ কৰা হ'ব। জন্মাষ্টমীৰ পূজা আমাৰ পৰম্পৰাগতে কৰা হয় কাৰণে দীঘলীয়া সময় লাগে। এইকাৰণে আমাৰ 18টা ঘটত পূজা হয়, হোম হয় আৰু লগতে পূজা পাৰ্বণ হয়, নাগাৰা নাম হ'ব, আয়তীসকলে নাম পৰিৱেশন কৰিব। আমি ৰাতি 10:30-11:00 বজাত আমাৰ সম্পূৰ্ণ হ'ব বুলি আমাৰ আশা আছে।
সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰ আদিৰ লগতে ৰাজ্যখনৰ আন আন জিলাৰ সত্ৰ আৰু নামঘৰসমূহত জন্মাষ্টমী উপলক্ষে ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱকসকলে উপবাসে থকাটো এটা পৰম্পৰা। নিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতে এই উপবাস ভংগ কৰা হ'ব। সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত আজিৰ পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। ইয়াৰ উপৰিও পাটবায়ুখীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচি সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধামাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দবাৰীতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী সীতাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন খেল নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰস্তুতিমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পৰ্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু গাঁতসমূহ শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত শীঘ্ৰেই প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে। এই পৰ্যালোচনা বৈঠকত প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPA চিল ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাট ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।